At Giant Eagle, you may have spotted the Stacker. With uncanny MyPerks ability, she stacks up the perks to choose either dollars off or up to 20% off her entire grocery bill. The Stacker, stacking up huge savings with MyPerks. Find your MyPerksonality and transform your shopping into free gas and groceries. Full details at GiantEagle.com/MyPerks. Perks cannot be earned or redeemed on select items. Restrictions apply.
Red FM Love Story. Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM on Homo Hogol Weekend Special Show Red FM Love Story. Arada Nutun Love Story Loi, Moi Pahi Akwebar Apunar Kaksapilohi. আজি যিখন চিঠি হাতত লৈছোঁ এই চিঠিখন পঠিয়াইছে ভাস্বতী ফুকনে। তেওঁ নিজৰ ষ্টৰিটিৰ নাম দিছে এটা উপহাৰ তোমাৰ বাবে। চাহক শুনো ভাস্বতীৰ লাভ ষ্টৰী। নমস্কাৰ মৰমৰ পাহিবা, মোৰ নাম ভাস্বতী। মোৰ ঘৰ তিনিচুকীয়াৰ মাকুমৰ এখন ভিতৰুৱা গাঁৱত। বৰ্তমান মই তিনিচুকীয়া মহাবিদ্যালয়ৰ থাৰ্ড ছেমিষ্টাৰৰ এগৰাকী ছাত্ৰী। এইখিনিতে আপোনাক জনাব বিচাৰোঁ বা মই তিনিচুকীয়া কলেজৰ হোষ্টেলতে থাকোঁ আৰু আমাৰ ৰুমৰ সকলোৱে আপোনাৰ লাভ ষ্টৰী একেলগে শুনো। আৰু বিশেষকৈ মই ঘৰলৈ মনত পৰা সময়খিনিত আপোনাৰ ষ্টৰীবোৰ শুনো। নাজানো বা আপোনাৰ মাতত এনেকুৱা কি যাদু আছে মোৰ মন সোনকালে ভাল হৈ যায়। আৰু শেহতীয়াকৈ মোৰ মনলৈও মোৰ লাভ ষ্টৰী আপোনাৰ মৰম লগা মাতত শুনাৰ হেঁপাহ জাগি উঠিল। পিছে বা মিছা নকওঁ, ভাবি থাকোঁতেই ভালেমান দিন পাৰ হ'ল আৰু আজি আপোনালৈ মোৰ ষ্টৰীটো লিখি পঠিয়াওঁ বুলি ভাবিয়ে পঢ়া টেবুলত বহিছোঁহি। বা মোৰ আখৰ একেবাৰে বেয়া, আশা কৰোঁ আপুনি যেন পঢ়িব পাৰিব যেনে তেনে হ'লেও। চ' আজি আমি শুনি গৈ থাকিম ভাস্বতীৰ লাভ ষ্টৰী এটা উপহাৰ তোমাৰ বাবে। আৰু ভাস্বতী, মই জানো হোষ্টেলত ঘৰৰ পৰা আঁতৰি থকাটোৰ যিমান মজা সিমান দুখো আছে। মানে ঘৰলৈ মনত পৰিলে খুব বেছি বেয়া লাগে, কিন্তু ফ্ৰেণ্ডছৰ লগত হোষ্টেল লাইফটো বিৰাট বেছি কিন্তু ৰোমাঞ্চকৰ হয়। গতিকে এই মোমেণ্টছবোৰ পিছলৈ খুব বেছি মনত পৰিব। চ' চেৰিছ এভৰি মোমেণ্ট অফ ইয়ৰ হোষ্টেল লাইফ। ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী। লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মজা আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ ভাস্বতীৰ লাভ ষ্টৰী এটি উপহাৰ তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, বা মই সৰুৰে পৰা বৰ বেছি বন্ধু বান্ধৱীৰ লগত নাথাকিছিলোঁ। স্কুললৈ যেন কেৱল পঢ়িবৰ বাবে যাওঁ আৰু আহোঁ। কিন্তু বা সময় সঁচাকৈয়ে বৰ শক্তিশালী। এইচ এছ পঢ়িবৰ কাৰণে মই হোষ্টেলত থাকিব লগা হৈছিল আৰু বা হোষ্টেলত থাকি মই সলনি হ'লোঁ। মই তেতিয়ালৈকে মই পোৱা এটাও প্ৰপ'জেল একচেপ্ট কৰা নাছিলোঁ। যিহেতু মই ঘৰৰ সৰু আছিলোঁ আৰু মই মোৰ দেউতালৈ খুব বেছি ভয় কৰোঁ। ভাল পোৱাৰ কথা মনলৈ আহিলেই মোৰ দেউতাৰ ৰঙা চকুহাললৈ মনত পৰে। তথাপিও বা মোৰ জীৱনলৈ ভালপোৱা আহিল। এইচ এছ ফাইনেল এক্সাম দিয়াৰ পাছত সকলোবোৰ ক'ভিডৰ বাবে বন্ধ হৈ গ'ল আৰু মই সেইটো সময়তে দাদাৰ মোবাইলৰ পৰা ফেচবুকৰ একাউণ্ট এটা খুলিলোঁ। দাদা যিহেতু দিনত ব্যস্ত হৈ থাকে আৰু মোক তেতিয়া মোবাইল ল'ব দিয়া নাছিল, সেইকাৰণে বা মই পুৱা সোনকালে উঠি দাদা যেতিয়ালৈকে নুঠে তেতিয়ালৈকে মোবাইলটো লওঁ। এনেকৈ দিনবোৰ পাৰ হৈ গ'ল আৰু অৱশেষত এইচ এছৰ ৰিজাল্টৰ সময় পালেহি। বা আমাৰ ৰিজাল্ট 25 জুনত দিছিল আৰু মই 23 জুনত ৰিজাল্টৰ বাবে ভয় লগা কথাটো ফেচবুকত ষ্টৰী হিচাপে লগাইছিলোঁ আৰু সেই ষ্টৰীতেই এটা ৰিপ্লাই আহিছিল যিটো দিছিলে ৰাজাই। হয় বা, মোৰ ভালপোৱা মানুহজনৰ নাম ৰাজা। তেওঁ কেৱল সুধিছিল, তুমি এইচ এছ দিছা নেকি? সাধাৰণতে বা মই অচিনাকি কাকো মেছেজ নকৰোঁ, কিন্তু যিহেতু এক্সামৰ কথা সুধিছিল সেইবাবে মই ৰিপ্লাই নকৰি থাকিব নোৱাৰিলোঁ আৰু ময়ো কেৱল বুলি ৰিপ্লাই দি থৈ দিলোঁ। চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক। আৰু ভাস্বতী, এইখিনিতে জনাই দিওঁ, ফৰ পাৰ্চনেল ৰিজনছ আমি তোমাৰ পাৰ্টনাৰৰ নাম চেঞ্জ কৰি দিছোঁ। আই হোপ ইউ উইল আণ্ডাৰষ্টেণ্ড দিছ। চ' পাৰ্চনেল ছেফটি, পাৰ্চনেল ছিকিউৰিটিৰ বাবে আমি পাৰ্টনাৰৰ নামসমূহ সলনি কৰি দিওঁ। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড ৰেড এফ এম বা যাতে ৰহো।
Red FM Love Story. Love Story. RJ Pahir Hoite.
Welcome back to the show Red FM Love Story. Mo sapnar hoite pahi. Aji khuni aso Bhaswatir Love Story. Eta upohar tumar babe. Agole te likhise. Pisdina puaye Rajay mok message korisil. Sadharon kotha botora. Tar pasor pisdina orthat 25 junot amar result disil. Aro Rajay mok dinot online paye message korisil. আৰু ৰিজাল্টৰ খবৰ লৈছিল।
হে কি কৰি আছা?
এই বহুত কাম ৰবা, তাকেই কৰি আছোঁ।
ইমান কাম কিহৰ?
কিয় নাজানা, ৰিজাল্ট দিছে নহয় আজি।
অ' খুব ভাল হৈছে যেন পাইছোঁ, পাৰ্টিটো হ'বনে?
ভাল হৈছে বাৰু, মানে আশা কৰা মতে নহ'ল, কিন্তু মাহঁত হেপ্পী, আহিবা আকৌ।
অ' পিছে তুমি ছিংগল নে মিংগল?
এইটো কেনেকুৱা কুৱেশ্যন, এনেকে কোনে সোধে?
নহয় মানে মিংগল থাকিলে আৰু বয়ফ্ৰেণ্ডে কিবা কিবি ক'ব পাৰ্টি খাব গ'লে, সেইকাৰণে সুধিলোঁ আৰু।
এবাৰ ঘৰত আহি চাবা আৰু দেন গম পাবা আমাৰ ঘৰৰ মানুহে আলহীক কেনেকৈ ট্ৰিট কৰে, এনেই এইবোৰ কৈ থাকিব নালাগে।
নাই, এনে ধেমালিহে কৰিছোঁ।
হ'ব দিয়া, বাই।
এইবুলি মই কথা সামৰিলোঁ, কাৰণ বা মোৰ তেতিয়ালৈ বহুত বেছি খং উঠিছিল আৰু ধেমালিবোৰৰ মাজেৰে সি যেন বেলেগ ক'ব বিচাৰিছে তেনেকুৱা লাগিছিল মোৰ, সেইবাবে মই পলাব বিচাৰিছিলোঁ।
ৱেল, হেলদি ফ্লাৰ্টিং ইজ অ'কে। আজিকালি ফ্লাৰ্ট কৰা মানেই যে প্ৰেম সেইটো নহয়, আগতে কিন্তু ফ্লাৰ্ট ৱাজ এ ফ্লাৰ্ট, মানে হেলদি ফ্লাৰ্টিং কৰি ভাল লাগে বা নিজকে স্পেচিয়েলো ফিল কৰোৱা যায় বা ফিল কৰাও যায়। কিন্তু আজিকালি অলপ ফ্লাৰ্ট কৰা বা ভাল লগা বা ভাল পোৱাৰ মাজত ইমান বেছি কনফিউজন হৈ গৈছে থেংকছ টু ছ'চিয়েল মিডিয়া, যে কোনেও একচুৱেলি ধৰিব নোৱাৰে যে সঁচাকৈ তেওঁ ভাল পায় নে এনেই কথা পাতিছে নে টাইম পাছ কৰি আছে, আৰু তেনেকুৱা ধৰণৰ মেছেজো মই বহুত পাওঁ। চ' ইউ হেভ টু টেক টাইম। কেতিয়াবা হেলদি ফ্লাৰ্টিং ডাজেণ্ট মিন দেট দেট পাৰ্চন লাইকছ ইউ অৰ লাভছ ইউ, সেই ব্যক্তিজনে বাছ কথা পাতি ভাল পায়, তাতকৈ আৰু বেলেগ মিনিং উলিয়াবলৈ চেষ্টা নকৰিব, কাৰণ দুখ আপুনি পাব আৰু তেওঁ বেয়া পাব। আগুৱাই গৈ থাকিম, ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো ভাস্বতীৰ লাভ ষ্টৰী, এটা উপহাৰ তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, বা এদিন কথাৰ মাজতেই সি মোক জনাইছিল যে তাৰ প্ৰায়ে 5-6 বছৰৰ একপক্ষীয়া ভালপোৱা আছিল, যাৰ পৰা সি কেতিয়াও ভাল সঁহাৰি পোৱা নাই। গম নাপাওঁ বা ভাল লাগিছিল কিবা এটা তাক, সি সঁচা কোৱাৰ বাবে নেকি সেয়া অৱশ্যে গম নাপাওঁ। হয় বা, মোৰ তাক ভাল লাগিছিল অৱশ্যে, সম্পৰ্ক হোৱাটো বিচৰা নাছিলোঁ, কিন্তু কিবা এটা তাক ভাল লাগিছিল, কি গম পোৱা নাছিলোঁ। এদিন বা আকৌ আমাৰ মাজত অলপ তৰ্ক হ'ল। মই এটা মিম শ্বেয়াৰ কৰিছিলোঁ য'ত আছিল, মই যিমান কাম কৰিলেও মোৰ মায়ে মোক কাম কৰা নেদেখে, আৰু বা ৰাজাই মোৰ সেই পোষ্টটোত কমেণ্ট কৰিছিল যে মোৰ শাহুমা তেনেকুৱা নহয়, বা মই অকোৱা পকোৱাকৈ কথাবোৰ ক'লে খুব বেয়া পাওঁ। ময়ো তাক ক'লোঁ যে তোমাৰ শাহুমা নহ'ব পাৰে কিন্তু মোৰ মা হয়। হঠাৎ ইমান বেছি খং উঠিছিল যে মই ৰ'ব নোৱাৰি লগালগ তাক ফেচবুকত মেছেজ কৰিলোঁ,
তুমি কি দি আছা এইবোৰ কমেণ্টত?
কি দিলোঁ?
মই মোৰ মাৰ কথা কৈ আছোঁ, তুমি শাহুমাৰ কথা কিয় কৈ আছা?
ময়োতো মোৰ মাৰ কথাহে কৈ আছোঁ, মানে তোমাৰ শাহুমা।
কি ফটুৱা কথা কৈ আছা এইবোৰ, অ'কে বাই।
বা তাৰ পাছত আনচাৰত কি ক'লে ভাল হ'ব মই গম পোৱা নাছিলোঁ। তাক দেখোন কেতিয়াবা ভাল লাগে আৰু কেতিয়াবা বৰ বেয়া লাগে, হ'লেও বা মনটো ভাল লগাৰ ফালেহে ঢাপলি মেলিছিল। চ' অলপ অলপ কাজিয়াৰ মাজত অকণমান অকণমান ভালপোৱাও লুকাই আছে ৰাজা আৰু ভাস্পতি। চ' এই সৰু সুৰা নোক ঝোকৰ ৰিলেশ্যনশ্বিপটো এটি নাম পাবনে, জানিবলৈ অপেক্ষা কৰক এন ৰেড এফ এম বা যাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো ভাস্বতীৰ ষ্টৰী, এটা উপহাৰ তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, সম্পূৰ্ণ 10 দিন কথা আৰু কাজিয়াৰ অন্তত সি মোক প্ৰপ'জ কৰিছিল মেছেজতে।
আমি যে ইমান কথা পাতি আছো, কি হ'ব মানে?
কি হ'ব?
নহয় মানে আমাৰ ইমান কথা পাতি কি নাম দিম?
কি নাম দিম?
মানে তুমিতো এদিন গায়েব হৈ যাবা ন?
আরে, মই গায়েব কিয় হৈ যাম?
তেন্তে হৈ যোৱা
কি
মাই এভৰিথিং? ঐ আসানে ব্লক কৰিলা?
আছো, একসেপ্টো কৰিম, কিন্তু মোৰ কেইটামান কথা আছে।
কি কথা?
মোৰ পুতুককে খং উঠে, সৰু সৰু কথাতে বেয়া লাগে, পাৰিবানে চম্ভালিব?
চোৱা, মোৰো বহুত এনেকুৱা কিবা কিবি প্ৰব্লেম আছে, তোমাৰো আছে, তুমি মোক চাব লাগিব, ময়ো তোমাক চাম, সেয়াই জানো ভাল পোৱা নহয়।
সেইদিনা 4 জুলাই আছিল আৰু আমি তেতিয়ালৈকে ইজনে সিজনৰ বিষয়ে ভালকৈ জনা নাছিলোঁ। চ' ৰাজাই প্ৰপ'জ কৰিলে ভাস্বতীক। আগলৈ কি হয় এই কাহিনী জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বাজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী। শুনি আছো আজি ভাস্বতীৰ ষ্টৰী। আগলৈ তেওঁ লিখিছে, পাহিবা এয়াই চাগে ভাল পোৱা যি নজনাকৈয়ে হয়, বুজাবুজিৰে তো কেৱল সম্পৰ্ক এটাক জীয়াই ৰাখিব পাৰি। আৰু বা তেতিয়াও আমি আমাৰ ফোন নম্বৰ এক্সচেঞ্জ কৰা নাছিলোঁ, কিন্তু অৱশেষত 8 জুলাইত মই তাৰ ফোন নম্বৰ ল'লোঁ। মোৰ যিহেতু নিজাকৈ ফোন নাছিল সেইবাবে পাপাৰ ফোন নম্বৰটো তাক দিলোঁ, কিন্তু মই এইটোৱেই কৈছিলোঁ যে মই তাক ফোন কৰিম। ৰাজাও এইটোৱে কৈছিলে যে ফোন কৰাৰ আগতে এটা মেছেজ দি ল'বলৈ। সেইমতে ময়ো সেইদিনা দুপৰীয়া তাক মেছেজ দিলোঁ আৰু তাৰ 5 মিনিটমানৰ পিছতেই সি মোক ফোন কৰিলে। নাজানো বা কিয় ইমান বেছি নাৰ্ভাছ হৈছিলোঁ, মোৰ মাতটো যেনে তেনে কপি কপি ওলাইছিল। আৰু ৰাজাই মোক কৈছিল,
কি মনে মনে আছা?
নহয় মানে।
কি মানে?
একো নাই।
ও, তুমিচোন মেছেজত বেলেগ, ইয়াত বেলেগ।
নহয় তেনেকুৱা নহয়।
হ'ব দিয়া হ'ব দিয়া, মেছেজতে আহা।
এইবুলি কৈ ৰাজাই ফোনটো ৰাখি দিলে। ময়ো ৰক্ষা বুলিয়ে ভাবিলোঁ। অৱশ্যে বা সেয়া অকল প্ৰথম কথা পতাৰ দিনাহে হৈছিলে, তাৰ পাছৰ পৰা কথা ইমানেই বেছি হৈছিল যে সময় কেনেকৈ পাৰ হৈছিল গম নাপাইছিলোঁ। অৱশ্যে বা মই ঘৰত কোনো নাথাকিলেহে তাৰ লগত কথা পাতোঁ। চ' এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে ৰাজা আৰু ভাস্বতী। চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বাজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক। শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ ভাস্বতীৰ ষ্টৰী, এটা উপহাৰ তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, সময়বোৰ এনেকৈয়ে পাৰ হৈছিল। লাহেকৈ মই মোবাইল ল'লোঁ আৰু নিজৰ ফোন নম্বৰ হোৱাৰ পাছত আমাৰ আৰু সুবিধা হৈছিল। ৰাতি 1-2 বজালৈকে আমি কথা পাতিছিলোঁ। তেতিয়াও কথা ৰৈয়ে গৈছিল আৰু পুৱা পাতিম বুলি সামৰিছিলোঁ। বা যিহেতু আমি তেতিয়ালৈকে লগ পোৱা নাছিলোঁ সেইবাবে এদিন লগ কৰাৰ প্লেনো কৰিলোঁ। মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত গৈছিলোঁ আৰু সি তাৰ ফ্ৰেণ্ড এজনৰ লগত আহিছিলে। সেয়া আছিলে 15 ছেপ্টেম্বৰ। বতৰ অলপ বেয়া আছিল, হ'লেও বা আমি প্ৰথমবাৰৰ বাবে ৰেজৰ্টত লগ পালোঁ। ৰাজা যে ইমান লাজ কৰিছিল বা সি মোৰ মুখলৈও ভালকৈ চাব পৰা নাছিল আৰু মই তাৰ সম্পূৰ্ণ ওলোটা। সি একোৱেই নকয়, মই কথা কৈয়ে গৈছিলোঁ। ফোনত সদায় শুনা মাতটো সন্মুখত আৰু বেছি ভাল লাগিছিল। ভালপোৱাবোৰ লগ কৰাৰ পাছৰ পৰা আৰু বাঢ়িব ধৰিলে আৰু খুব সুন্দৰকৈ তেওঁৰ ভাল লগাবোৰ সামৰি মই ঘৰলৈ উভতি আহিলোঁ। চ' আল্টিমেটলি ৰাজা আৰু ভাস্বতীয়ে লগ পালে। এণ্ড ইট ৱাজ এ বিউটিফুল মোমেণ্ট। আৰু অফক'ৰ্ছ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হোৱাৰ পিছত যেতিয়া প্ৰথম আপুনি লগ পাবলৈ যায় তাৰ এক্সাইটমেণ্ট লেভেলটোৱে বেলেগ হয়। কি পিন্ধি যাম, কেনেকুৱা দেখিছে, 10 বাৰমান নিজকে আইনাত চোৱা, যেতিয়ালৈকে মানুহজন আহি নাপায় তেতিয়ালৈকে এটা ভয়, এটা নাৰ্ভাছনেছ, বাটাৰফ্লাইজ, যেতিয়া মানুহজন আহি পায় তেতিয়া কি ক'ম কি নক'ম, চকুলে চাম নাচাম, ডেটছ এ ডিফাৰেণ্ট ফিলিং, ৰাইট? চ' আপুনি অলপ মনত পেলাওকচোন, কেইটামান গীত শুনি লওক, বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক। মই আছোঁ আপোনাৰ সৈতে পাহি। আপুনি মোৰ সৈতে শুনি আছে উইকেণ্ড শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ ভাস্বতীৰ ষ্টৰী, এটা উপহাৰ তোমাৰ বাবে। শেষত তেওঁ লিখিছে, লাহে লাহে সময়বোৰ পাৰ হ'ল আৰু মোৰ ভালপোৱাই দেউতাৰ প্ৰতি থকা ভয়ক জয় কৰিলে। মই নিজেই মা দেউতাক ৰাজাৰ কথা ক'লোঁ।
আৰু প্ৰথমতে দেউতাই আপত্তি কৰিছিল যদিও বৰ্তমান সেয়া নহয়। মই মোৰ মাৰ লগত তাক কথা বতুৱাই দিছিলোঁ আৰু ৰাজায়ো মোৰ কথা তাৰ ঘৰত সকলোকে জনাইছিল। তাৰ মাকৰ সৈতে মোকো কথা পতুৱাই দিছিলে। যোৱা ডেৰ বছৰে মই যি বুজিলোঁ, সি কথা কমকৈ কয় আৰু বেছিকৈ শুনে। আৰু বা যিখিনি সময় সি কথা কয় সেইখিনি সময়তে নহয় খং উঠাব নতুবা কন্দুৱাব, এই দুয়োটাই আকৌ মোৰ খুব সোনকালেই হয়। বা আৰু এটা কথা কি জানেনে, আমি যেতিয়াই লগ পাওঁ সেইদিনাই বতৰ বেয়া কৰে আৰু কেতিয়াবা বৰষুণো দিয়ে। সেয়েহে চাগে বৰষুণ দিলে তাৰ কথাই প্ৰথম মনলৈ আহে। কেতিয়াবা মা, কেতিয়াবা দেউতা, কেতিয়াবা দাদা, নতুবা ভাইটিৰ দৰে আচৰণ কৰা মোতকৈ 3 বছৰ ডাঙৰ এই ল'ৰাটোক মই বহুত বেছি ভাল পাওঁ। পাহিবা, বৰ্তমান ময়ো পঢ়ি আছোঁ আৰু ৰাজাও ভালকৈ সংস্থাপন নোপোৱালৈকে, ময়ো মা দেউতাক সকলোখিনি কৰি দিব নোৱাৰালৈকে এই যাত্ৰা অব্যাহত থাকিব। বা ভাগ্যত কি আছে সেয়া নাজানো যিহেতু আমাৰ হাতত নাথাকে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষমতা আমাৰ হাতত নিশ্চয় আছে। মই বিশ্বাস কৰোঁ আমাৰ দুয়োজনৰ সিদ্ধান্তই আমাৰ ভাগ্যক কাষ চপাই আনিব। শেষত বা ক'ব বিচাৰোঁ, মোৰ হোষ্টেলৰ লগৰ বৰ্ণময় দুৱৰাই আপোনালৈ চিঠি লিখিবলৈ প্ৰেৰণা দিলে, থেংক ইউ। আৰু থেংক ইউ ছ' মাছ ৰাজা, তুমি মোৰ জীৱনলৈ আহিলা। আশা কৰিম সদায় যেন এনেদৰে থাকা, আৰু পাহিবা আপোনাক থেংক ইউ ক'লেও কম হ'ব। আপুনি আপোনাৰ ইমান ধুনীয়া মাতেৰে আমাৰ ষ্টৰিটো শ্বেয়াৰ কৰাৰ বাবে লাভ ইউ পাহিবা। ভগৱানৰ ওচৰত আপোনালৈ বুলি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। থেংক ইউ। ৱেল, থেংক ইউ ছ' মাছ ভাস্বতী। ওৱান্স এগেইন আকৌ এবাৰ ক'ম যে তোমাৰ পাৰ্টনাৰৰ নাম আমি চেঞ্জ কৰি দিছোঁ ফৰ পাৰ্চনেল ছেফটি, বাট আই হোপ ইউ উইল আণ্ডাৰষ্টেণ্ড দিছ। এণ্ড তোমালোকৰ যি লাভ বা যি ৰেচপেক্ট, যি সন্মান, যি ভালপোৱা আছে, সেয়া এইদৰেই ষ্ট্ৰং হৈ থাকক তাৰে কামনা কৰিলোঁ। এণ্ড আই উইচ ইউ অল দ্য হেপিনেছ এণ্ড লাভ ইন ইয়ৰ লাইফ, গুড লাক। চ' এয়া আছিলে আজিৰ ষ্টৰী, এটা উপহাৰ তোমাৰ বাবে। এটি নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, ডু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। এণ্ড ৰেড এফ এম, বজাতে ৰহো।